মঠিয়া লিখা শুভবাৰ্তা 20 অধ্যায় বনুৱাসকলৰ দৃষ্টান্ত। স্বৰ্গৰাজা এজন গৰাকীৰ নিচিনা। তেওঁ এদিন নিজৰ দাক্ষাবাৰী কামৰ বাবে অতি ৰাতিপুৱাতে বনুৱাসকলক বিচাৰি ওলাই গ'ল। তেওঁ এক এক দিনাৰ দিবলৈ বনুৱাসকলৰ সৈতে বন্দৱস্ত কৰি সিহঁতক দাক্ষাবাৰীলৈ পঠাই দিলে। প্ৰায় 9টা বজাত তেওঁ আকৌ ওলাই গ'ল আৰু আন কিছুমান বনুৱাক বজাৰত তেতিয়াও থিয় হৈ থকা দেখি তেওঁ সিহঁতক ক'লে, তোমালোকেও মোৰ দাক্ষাবাৰীলৈ কাম কৰিবলৈ যোৱা, তোমালোককো মই উচিত মজুৰি দিম। তেতিয়া সিহঁতেও কাম কৰিবলৈ গ'ল। আকৌ প্ৰায় 12টা আৰু তাৰ পাছত 3টা বজাত তেওঁ ওলাই গৈ সেই একেদৰেই কৰিলে। পুনৰ প্ৰায় 5মান বজাত তেওঁ ওলাই গৈ আন কেইজনমান বনুৱাক থিয় হৈ থকা দেখি সিহঁতক সুধিলে, তোমালোকে একো কাম নকৰাকৈ গোটেই দিনটো ইয়াত কিয় থিয় হৈ আছা? সিহঁতে তেওঁক ক'লে, কোনেও আমাক কামত লগোৱা নাই। তেতিয়া তেওঁ সিহঁতক ক'লে, তোমালোকৰ মোৰ দাক্ষাবাৰীৰ কামলৈ যোৱা। পাছত গধূলি সময়ত সেই দাক্ষাবাৰীগৰাকীয়ে নিজৰ কৰ্মচাৰীক ক'লে, বনুৱাসকলক মাতি শেষৰজনৰ পৰা আৰম্ভ কৰি প্ৰথমজনলৈকে প্ৰত্যেককে মজুৰি দিয়া। 5মান বজাত যিসকলক বনুৱাক কামত লগোৱা হৈছিল সিহঁতে আহি এক দিনাৰকৈ পালে। তাতে যিসকল বনুৱাক প্ৰথমে কামত লগোৱা হৈছিল সিহঁতে বেছিকৈ মজুৰি পাব বুলি মনে মনে ভাবিলে, কিন্তু সিহঁতেও এক এক দিনাৰহে পালে। সিহঁতে নিজৰ মজুৰি পোৱাৰ পাছত গৰাকীৰ বিৰুদ্ধে অভিযোগ কৰি ক'লে, আমি গোটেই দিনটো ৰ'দৰ তাপত কাম কৰিলোঁ, কিন্তু সেই শেষত অহা বনুৱাসকলে মাত্ৰ 1 ঘণ্টা কাম কৰিছে, তথাপি আপুনি সিহঁতক আমাৰ সমানেই দিলে। তেতিয়া গৰাকীয়ে সিহঁতৰ মাজৰ এজনক উত্তৰ দিলে, বন্ধু, মই তোমালোকৰ ওপৰত একো অন্যায় কৰা নাই। তোমালোকে জানো মোৰ লগত 1 দিনাৰত কাম কৰিবলৈ বন্দৱস্ত কৰা নাছিলা। তোমালোকক যিমান দিছোঁ সেই শেষৰজনকো সিমান দিবলৈ মোৰ ইচ্ছা। নিজৰ পাবলগীয়াখিনি লৈ তোমালোক গুচি যোৱা। যিবোৰ মোৰ নিজৰ বস্তু সেইবোৰ মই নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰাৰ অধিকাৰ জানো মোৰ নাই, নে মই উত্তম কৰ্ম কৰাৰ বাবে তোমালোকৰ চকু পুৰিছে। এইদৰে পাছ হোৱাসকল আগ হ'ব আৰু আগোৱাসকল পাছ হ'ব। নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয়বাৰ জনোৱা। তাৰ পাছত যীশু জেৰুচালেমলৈ যোৱাৰ পথত 12জন শিষ্যক একাহৰীয়া কৰি মাতি নি ক'লে, চোৱা, আমি জেৰুচালেমলৈ গৈ আছোঁ, তাত মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপকসকলৰ হাতত সোধাই দিয়া হ'ব, যাতে তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দিব। তেওঁলোকে তেওঁক বিদ্ৰোপ কৰিবৰ কাৰণে চাবুকেৰে কোবাবলৈ আৰু ক্ৰুচত দিবলৈ অনা ইহুদীসকলৰ হাতত সোধাই দিব, কিন্তু 3দিনৰ দিনা তেওঁক তোলা হ'ব। শিৱদিয়ৰ 2জন পুত্ৰৰ মাকৰ নিবেদন। তাৰ পাছত শিৱদিয়ৰ পুতেক 2জনক সিহঁতৰ মাকে লগত লৈ যীশুৰ ওচৰলৈ আহিল আৰু প্ৰণিপাত কৰি তেওঁৰ ওচৰত যাচনা কৰিলে। তেতিয়া যীশুৱে তেওঁক সুধিলে, তুমি কি বিচাৰি আহিছা? তেওঁ যীশুক ক'লে, আপুনি এই আদেশ দিয়ক যেন আপোনাৰ ৰাজ্যত মোৰ এই 2টা পুত্ৰই এটা আপোনাৰ সোঁহাতে আনটোৱে বাওঁহাতে বহিবলৈ পায়। যীশুৱে উত্তৰ দি ক'লে, তোমালোকে কি খুজিছা সেই বিষয়ে নাজানা। মই যি পাত্ৰত পান কৰিবলৈ গৈছোঁ তোমালোকে সেই পাত্ৰত পান কৰিব পাৰিবানে? তেওঁলোকে তেওঁক ক'লে, পাৰিম। তেওঁলোকক ক'লে, তোমালোকে মোৰ পান পাত্ৰত পান কৰিব হয়, কিন্তু মোৰ সোঁহাতে আৰু বাওঁহাতে বহিবলৈ দিবৰ বাবে মোৰ ক্ষমতা নাই। মোৰ পিতৃয়ে যি লোকসকলৰ কাৰণে ইয়াক যুগুত কৰি ৰাখিছে তেওঁলোককহে দিয়া হ'ব। এই কথা শুনি আন 10জন শিষ্যই এই 2জন ভাই ককায়েকৰ প্ৰতি অসন্তুষ্ট হ'ল। তেতিয়া যীশুৱে শিষ্যসকলক মাতি ক'লে, তোমালোকে এই কথা জানা যে অনা ইহুদীসকলৰ শাসনকৰ্তাসকলে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে আৰু নেতাসকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়। তোমালোকৰ মাজত তেনে হোৱা উচিত নহয়। তোমালোকৰ মাজত যি কোনোৱে মহান হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ সেৱাকাৰী হওক। যিকোনোৱে তোমালোকৰ মাজত প্ৰথম হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ দাস হওক। মানুহৰ পুত্ৰই সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। 2জন অন্ধক চকু দিয়া। পাছত যীশু আৰু তেওঁৰ শিষ্যসকল জিৰিহো নগৰৰ পৰা ওলাই যাওঁতে অনেক লোক যীশুৰ পাছে পাছে গ'ল। তাতে বাটৰ কাষত 2জন অন্ধ বহি আছিল। যীশুৱে সেই বাটেৰে যোৱা শুনি সিহঁতে চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, হে দাউদৰ বংশৰ সন্তান, আমাক দয়া কৰক। কিন্তু সিহঁতক মনে মনে থাকিবলৈ লোকসকলে দবিয়ালে, কিন্তু সিহঁতে তেতিয়া পুনৰ বৰকৈ চিঞৰিহে ক'লে, হে প্ৰভু, দাউদৰ বংশৰ সন্তান, আমাক দয়া কৰক। তেতিয়া যীশু থমকি ৰ'ল আৰু সিহঁতক মাতি সুধিলে, তোমালোকে কি বিচাৰা? মই তোমালোকৰ কাৰণে কি কৰিম? সিহঁতে যীশুক ক'লে, হে প্ৰভু, আমাৰ চকু মুকলি কৰক। তেতিয়া সিহঁতলৈ মৰম লাগি যীশুৱে সিহঁতৰ চকু চুলে। তেতিয়া সিহঁতে দেখা পালে আৰু তেওঁৰ পাছে পাছে গ'ল।